ولا تعجبك أموالهم وأولادهم إنما يريد الله أن يعذبهم بها في الدنيا وتزهق أنفسهم وهم كافرون
সিহঁতৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতে দেহত্যাগ কৰিব।